আপুনি কথা পাতি থকা ব্যক্তিজনে
আই এম ভেরি হ্যান্ডসম
বৰ্তা
এই
এই দোকান দিলে
এই সত্যম শিবম সুন্দরম কান্দি কান্দি সেইদিনা কথা পাতিবলৈ মানুহ নাই কৈছো নে কথা পাতিবলৈ মানুহ নাই
আপোনাক কল কৰিছো আপুনি মোৰ লগত কথা পাতিব কাৰণে
তেতিয়ালৈ মই এটা লৰা দি দিলো কথা পাতিব কাৰণে
নালাগে মোৰ লৰা এইবোৰ লৰা আপুনি নম্বৰ কিয় দিছে বেলেগক আপোনাৰ লগত বেলেগ কথা
মোৰ লগত কেলে বেলেগ কথা মই কৈছো
নহয়
বিচাৰিছ সেইটো পাইছো
মই বিচৰা নাই সেইটো বৰ্তা মই সেইটো বিচৰাই নাই
এই
কি হয়
বিচাৰিলে আকৌ দিলেও আকৌ বেয়া পাওঁ এইটো কেনেকুৱা ধৰণৰ কথা
মই আপোনাক কি কৈছিলো কলত ডেট বৰ্তা মোৰ কোনো নাই সেইকাৰণে মই আপোনাৰ লগত এতিয়া কথা পাতি আছো হয়নে
নহয়
সুধিছিলো মই কৈছিলো মই মোৰ ল'ৰা লাগে
নাই 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 মই কৈছো তই কাৰো লগত কথা পাতিব লাগে সেইকাৰণে এটা কথা পতা ল'ৰা এটা দিলো নহয়
নালাগে মোৰ এইবোৰ ল'ৰা মই এনে মজাকত কৈছিলো
তই মজাকত কৈছিলি কি কৈছো মইতো নাজানো কেনেকুৱা লাগিলে কথা পাতি
নাই মই মোৰ মতা পাই বোলো নালাগে মই
তো ভাল লগা নাই
নাই লাগা মোৰ মতা আছে অলৰেডি বৰ্তা
তোৰ একেবাৰে ভাল লগা নাই
আৰে মই কৈছো মোৰ মতা এটা আছে
অকে তেতিয়াহলে তাৰ লগতে কথা পাতি থাক মোৰ লগত কথা পাতিব লাগে মোৰ লগত
আপুনি নিজে কল কৰিছে যোৱাকালি সেইকেইদিনমানটো নিজে কল কৰিছিলে সেইদিনা মই কল কৰিছিলো যেতিয়া ছাৰে আগত আপুনি মোক কল কৰিছিলে
মই কল কৰি থাকো মই
মই কিয় কৰিছে মোক
ডাঙৰ প্ৰব্লেমটো হল সিদ্ধাৰ্থ গোস্বামী তহঁতে আৰু কৈছে যে মই তোৰ লগত কোনো কথা পাতিবলৈ কোনেও কথা নাপাতে তোৰ লগত তই অকলে আছ সেইকাৰণে মই কথা পতাৰ কাৰণে এটা বঙালী ল'ৰা এটা দি দিলো বহুত হেণ্ডচাম হয় বহুত পালোৱান হয় মাছল বহুত মাছল আছে চশমা এযোৰ পিন্ধে কিন্তু উপায়টো নাই তাৰ চকুটো অলপ কিন্তু একদম কেনেকুৱা চাফা কৰে ঘৰ চাফা কৰে খানা বনাই খানা বনাই কেনেকুৱা
ভুগি থাকক আৰু এই ল'ৰাটোক কৈ দিয়ক মোৰ লগত আৰু কথা নাপাতিব নহলে মই বেয়া কি কৈ দিম
তই নিজে কৈ দে মই কিয় কম
আপুনি ফিক্স কৰিছে এতিয়া আপুনিয়ে ক'ব লাগিব
নকওঁ মই
কিয় নক'ব
সি কথা পাতিছে নেকি তোৰ লগত
মোক টেক্স দিছে আৰু কি
টেক্স দিছে
আৰু এবাৰ কল কৰিছিলে এনেকুৱা আননোন নাম্বাৰত নাজানো মোক টেক্স কিবা এটা দি তাৰপিছত মই ব্ৰ বুলি কৈছো
ব্ৰ বুলি কৈছ তাৰ ফটো দেখিছ
কি কৰিম মই ফটো চাই
নাই মই সুধিছো
নাই মই চোৱা নাই
নাই ঠিক আছে তই তাক নিজে ব্লক কৰি দে তাক ব্লক কৰি দে
ঠিক আছে আপুনিও কৈ দিব